চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছোঁ, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি চলাই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাইছো আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰৰ 11 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি এই পত্ৰখনৰ 12 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছো। এই যিহুদাৰ পত্ৰখনত যিহুদাই খ্ৰীষ্টীয় মণ্ডলীত অলক্ষিতে সোমাই পৰিব ধৰা বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলক সাৱধান কৰি দিয়া আমি দেখিবলৈ পাওঁ। আৰু এই কথাবিলাকৰ যোগেৰে আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে শিকিবলগীয়া অনেক কথা আছে। আহক এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। হওক, আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰত আমি খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ বিষয়ে সাৱধানবাণী পাই আছো। ইতিমধ্যে যিহুদাই পুৰণি নিয়মৰ পৰা ছটা উদাহৰণ আমাক দিলে। এতিয়া আমি আধুনিক বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ বিষয়ে যিহুদাই কোৱা দেখিবলৈ পাম। আমি এতিয়াৰ পৰা কেইটামান পদত আধুনিক বিশ্বাসভ্ৰষ্ট লোকৰ সূত্ৰ আৰু সেই বিশ্বাসভ্ৰষ্ট লোকবিলাকনো কেনেকুৱা তাৰ বৰ্ণনা পঢ়িবলৈ পাম। শেষৰ কালত এনেদৰে আত্মপ্ৰকাশ কৰিবলগীয়া আধুনিক বিশ্বাসভ্ৰষ্ট লোকসকলৰ বৰ্ণনাতকৈ আৰু অধিক পৰিষ্কাৰ, অধিক সজীৱ, অধিক নাটকীয় আৰু অধিক ভয় লগা ভাষা আৰু আন ঠাইত আমি পঢ়িবলৈ নাপাওঁ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যিহুদাৰ পত্ৰ 12 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাক তোমালোকৰ প্ৰেম ভোজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ হয়। তেওঁবিলাকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে। তেওঁবিলাক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ। তেওঁবিলাক হেমন্তকালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ। আমি এতিয়া আকৌ এজন পণ্ডিতে আগবঢ়োৱা অনুবাদ চাব খুজিছো। সেই পণ্ডিতজনে বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে কৰা এই বৰ্ণনাটো অধিক স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। তেওঁ এনেদৰে লিখিছে, এওঁবিলাক হৈছে তোমালোকৰ প্ৰীতিভোজত গোপনে থকা শিলৰ নিচিনা। তোমালোকৰ লগত কোনো ভয় শংকা নকৰাকৈ গোগ্ৰাসে ভোজন কৰে, মেৰখীয়াই নিজকে পথাৰলৈ চৰাই লৈ যোৱাৰ দৰে যায়, বৰষুণ নিদিয়া মেঘৰ দৰে বতাহত উৰি যায়, কোনো ফল নলগা হেমন্তকালৰ গছৰ নিচিনা, দুবাৰ মৰা শিপা উভলা গছৰ নিচিনা। আমাৰ আগত বিশ্বাসভ্ৰষ্ট লোকসকলৰ কেনেকুৱা ছবি এখন যে দাঙি ধৰা হৈছে, নহয়নে বাৰু? তেওঁবিলাক তোমালোকৰ প্ৰেম ভোজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ হয়। সেই বিশ্বাসভ্ৰষ্ট লোকসকল লুকাই থকা শিলৰ নিচিনা। আচলতে ছবিখন এনেকুৱা যে জাহাজ ভাঙি দিব পৰা লুকাই থকা শিলৰ নিচিনা। পাচনি পৌলে কোৱাৰ নিচিনাকৈ বিশ্বাসৰ নৌকাভংগ তেওঁলোকে কৰে। পাচনি পৌলে দুজন ব্যক্তিৰ কথা উল্লেখ কৰিছে। তেওঁলোক দুজনে এনে বিশ্বাসভ্ৰষ্ট লোকৰ প্ৰভাৱত বা কবলত পৰিছিল বুলি আমি বুজি পাওঁ, আৰু সেই গুপুত শিলে তেওঁলোকৰ বিশ্বাসৰ জাহাজ ভাঙি পেলাইছিল। প্ৰথম তিমঠিয় 1 নম্বৰ অধ্যায়ৰ 19 আৰু 20 নম্বৰ পদ চাওক, তাত এই কথা আপোনালোকে পঢ়িবলৈ পাব। প্ৰথম তিমঠিয় 1 নম্বৰ অধ্যায়ৰ 19 আৰু 20 নম্বৰ পদত, বিশ্বাসভ্ৰষ্ট লোক এজনক সাগৰত উপঙি ফুৰা বৰফৰ পাহাৰৰ চূড়া এটাৰ লগতো তুলনা কৰিব পাৰি। সাগৰত উপঙি ফুৰা তেনে বৰফৰ ডাঙৰ ডাঙৰ পাহাৰ প্ৰায়েই পানীৰ তলত লুকাই থাকে। প্ৰায় বেছিভাগ অংশই পানীৰ তলতেই লুকাই থাকে, অলপ অংশহে দেখা যায়। কিন্তু কোনো জাহাজে যদি তাত খুন্দা মাৰে, সেই জাহাজ সমুদ্ৰৰ তল পাবগৈ। কিমানবিলাক মানুহৰ, বিশেষকৈ যুৱক যুৱতীৰ বিশ্বাস যে থৰক বৰক হৈছে আৰু বহুতৰে বিশ্বাস যে একেবাৰে ভাঙি গৈছে, এনেকুৱা বিশ্বাসভ্ৰষ্ট লোক কিছুমানৰ কবলত পৰি, তেওঁবিলাক তোমালোকৰ প্ৰেমৰ ভোজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ হয়। প্ৰেমৰ ভোজ মানে কি বাৰু? আদিমণ্ডলীত প্ৰভুভোজ পালন কৰাৰ আগে আগে এনেকুৱা প্ৰীতিভোজৰ আয়োজন কৰা হৈছিল। এই প্ৰীতিভোজৰ সময়খিনি আছিল সেই খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত সহভাগিতাৰ সময়। আৰু এই ভোজলৈ সেই খ্ৰীষ্টীয় বিশ্বাসীসকলে আহাৰ আনি সকলোৱে একেলগে ভগাই খাইছিল। দুখীয়াসকলে হয়তো বেছি একো আনিব পৰা নাছিল, কিন্তু যি আনিছিল তাকেই আনৰ লগত তেওঁলোকে ভগাই খাইছিল। অৱশ্যে সেই বিশ্বাসভ্ৰষ্ট সকলো আহিছিল অতি খকুৱাৰ নিচিনাকৈ। তেওঁলোকে আন সকলোতকৈ বেছিকৈ খাব পাৰিছিল। তেওঁলোকে নিৰ্ভয়েৰে প্ৰতিপালন কৰে, কোনো ভয় বা লাজ নকৰাকৈ তেওঁলোকে গোগ্ৰাসে খাইছিল। তেওঁলোক আছিল মেৰৰ জাকটিক খুওৱাৰ পৰিৱৰ্তে নিজেহে গোগ্ৰাসে খোৱাত ব্যস্ত থকা মেৰখীয়াৰ নিচিনা। কেৱল আহাৰ খোৱাৰ ক্ষেত্ৰতে নহয়, লোকসকলক ঈশ্বৰৰ বাক্য অৰ্থাৎ আত্মিক আহাৰ খুওৱাৰ ক্ষেত্ৰতো তেওঁলোক ব্যৰ্থ হৈছিল। তেওঁলোক কেৱল নিজক লৈয়েই ব্যস্ত আছিল। এজন বিখ্যাত পণ্ডিতে তেওঁৰ বন্ধু এজনলৈ লিখোঁতে এনেধৰণৰ পৰিস্থিতি এটা বৰ্ণনা কৰিছে। তেওঁ লিখা কবিতা এটাত তেওঁ এজন ডেকাৰ বিষয়ে শোক প্ৰকাশ কৰিছে। সেই ডেকাজন খুব ভাল শিক্ষক আছিল আৰু ঈশ্বৰৰ বাক্য খুব ভালদৰে ব্যাখ্যা কৰিব পাৰিছিল। কিন্তু সেই ডেকাজন সাগৰত বুৰি মৃত্যুমুখত পৰিছিল। সেই পণ্ডিতজনে সেই সময়ত তেওঁৰ দেশত চলি থকা অৱস্থাটোৰ বৰ্ণনা এনেদৰে কৰিছিল। ক্ষুধাটোৰ মেৰবোৰে চাৰিওফালে চাই থাকে, কিন্তু সিহঁতক খুৱাওঁতা কোনো নাই। পুলপিতত থিয় হৈ বক্তৃতা দিয়া বিশ্বাসভ্ৰষ্টসকলৰ কি যে এখন দুখ লগা ছবি নহয়নে বাৰু? তেওঁবিলাক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ। তেওঁলোক দেখাত এনেকুৱা যেন একেবাৰে ঈশ্বৰৰ বাক্যেৰে তেওঁলোক পৰিপূৰ্ণ হৈ আছে, কিন্তু তেওঁলোক আচলতে শূন্য আৰু শুকান। তেওঁলোকে ধুনীয়া পুৰোহিতৰ পোছাক পিন্ধিব পাৰে আৰু অতি সুন্দৰ ভাষাৰে ডাঙৰ পুৰোহিতৰ মাতেৰে কৰ্তৃত্বপূৰ্ণভাৱে হয়তো কথাও ক'ব পাৰে। ৰাজহুৱাভাৱে কেনেদৰে কথা ক'ব লাগে, সমাজৰ আগত কেনেদৰে বক্তৃতা দিব লাগে, সেই বিষয়ে তেওঁলোকে প্ৰশিক্ষণ লয় আৰু জানেও। আৰু শাস্ত্ৰৰ কথাবোৰৰ একেবাৰে নতুন ধৰণৰ আত্মিক ব্যাখ্যা কৰি সম্পূৰ্ণ নতুন অৰ্থ কৰি পেলাবও জানে। ঈশ্বৰে যি ক'ব বিচাৰিছে তাতকৈ সম্পূৰ্ণ বেলেগ অৰ্থ কৰি তেওঁলোকে কথাখিনি ক'ব জানে। তেওঁলোক পৃথিৱী সতেজ কৰিব নোৱাৰা, কিন্তু আকাশত উৰি ফুৰা ধুনীয়া ধুনীয়া মেঘৰ নিচিনা মাত্ৰ। এজন বিখ্যাত পণ্ডিতে কৈছিল, মই শৈশৱকালত জহকালি কপাহৰ বাগানত কাম কৰিছিলোঁ। মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা মেঘবিলাক মই চাইছিলোঁ, কিন্তু সেই মেঘবোৰত বৰষুণ নাছিল। সেই মেঘবোৰ বগা বৰফৰ নিচিনা ফুপুলা তোলা যেন মাত্ৰ আছিল। বিশ্বাসভ্ৰষ্টসকলৰ তেনেকুৱা ছবি এখনেই যিহুদাই ইয়াত অংকন কৰিছে। সেই বিশ্বাসভ্ৰষ্টসকলৰ জীৱনদায়ক জল নাই। তেওঁলোকে আচলতে ঈশ্বৰৰ বাক্যৰ বিষয়ে একো নাজানে বুলি ক'ব পাৰি। তেওঁবিলাক হেমন্তকালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ। ভুৱা শিক্ষকৰ বিষয়ে সাৱধানবাণী শুনাই প্ৰভু যীশুৱে এই বুলি কৈছিল, এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। মঠিয়া লিখা শুভবাৰ্তা 7:20। যীহুদাই কৈছে যে বিশ্বাসভ্ৰষ্ট লোকবিলাক ফলহীন গছৰ নিচিনা, তেওঁবিলাক দুবাৰ মৰা আৰু একেবাৰে উঘালি পেলোৱা গছৰ নিচিনা। এজন বিখ্যাত প্ৰচাৰকে এইবুলি মন্তব্য কৰিছিল, যেতিয়া কোনো মানুহে মাত্ৰ এবাৰ জন্ম লয় তেওঁ দুবাৰ মৰিব লাগিব, কিন্তু যদি তেওঁ দুবাৰ জন্ম লয় তেতিয়াহ'লে মাত্ৰ এবাৰহে মৰিব লাগিব। অৰ্থাৎ শাৰীৰিকভাৱে জন্ম লোৱাৰ পাছত প্ৰভু যীশুক গ্ৰহণ কৰি আত্মিকভাৱে নতুন জন্ম নল'লে শাৰীৰিক মৃত্যুৰ পাছত আকৌ অনন্ত মৃত্যু ভোগ কৰিব লাগিব। কিন্তু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি নতুন জন্ম লোৱাসকলে কেৱল শাৰীৰিকভাৱেহে মৰিব, কিন্তু অনন্ত মৃত্যু তেওঁলোকৰ নহয়। তেওঁলোকে লাভ কৰে অনন্ত জীৱন। এই কথাটো আমি আকৌ এবাৰ কৈ দিব খুজিছোঁ, যিজন লোক দুবাৰ জন্মে তেওঁৰ মাত্ৰ এবাৰ মৃত্যু হ'ব, কিন্তু যিজন লোকে মাত্ৰ এবাৰ জন্ম লৈছে তেওঁৰ দুবাৰ মৃত্যু হ'ব। যেতিয়া কোনো এজন লোকে প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে তেওঁৰ নতুন জন্ম হয়। পবিত্ৰ আত্মাৰ যোগেৰে ঈশ্বৰে তেওঁক নতুন জন্ম দিয়ে আৰু তেওঁ দ্বিতীয়বাৰ জন্ম লোৱাৰ নিচিনা হয়। প্ৰভু যীশুক বিশ্বাস কৰা, নতুন জন্ম লাভ কৰা এনে লোকসকলৰ শাৰীৰিক মৃত্যু হলেও আত্মিক মৃত্যু আৰু নহয়, অনন্তকলীয় মৃত্যু আৰু তেওঁ ভোগ কৰিব নালাগে। সেইবাবেই প্ৰভু যীশুক গ্ৰহণ কৰি এনেদৰে দুবাৰ জন্ম লোৱা লোকসকলৰ মৃত্যু মাত্ৰ এবাৰ হ'ব। এই পৃথিৱীত যিমানবোৰ লোক আছে সকলোৱেই অন্ততঃ এবাৰকৈ জন্মগ্ৰহণ কৰিছে, কিন্তু প্ৰভু যীশুক গ্ৰহণ কৰা লোকসকলে নতুন জন্ম লাভ কৰিছে, অৰ্থাৎ দ্বিতীয়বাৰ জন্ম লৈছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই দ্বিতীয় জন্মটো লৈছেনে? এবাৰ চিন্তা কৰি চাওকচোন। আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি আত্মিকভাৱে নতুন জন্ম গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। আচলতে যিহুদাই কৈছে সেই বিশ্বাসভ্ৰষ্ট লোকসকল আত্মিকভাৱে মৰা, সেই বিশ্বাসভ্ৰষ্ট লোকসকল পাপ অপৰাধত মৰা। আচলতে প্ৰতিজন মানুহেই যেতিয়া এই পৃথিৱীত জন্মগ্ৰহণ কৰে পাপ অপৰাধত মৰা হিচাপেই জন্মগ্ৰহণ কৰে। সেই বিশ্বাসভ্ৰষ্ট লোকসকল পাপ অপৰাধত মৰা অৱস্থাতেই আছে, কিন্তু তথাপি তেওঁলোকে আন আন মানুহক নেতৃত্ব দিবলৈ চেষ্টা কৰে, তেওঁলোকে মানুহৰ নেতা হ'বলৈ চেষ্টা কৰে। আকৌ সেই বিশ্বাসভ্ৰষ্ট লোকসকল শাৰীৰিকভাৱেও এদিন মৰিব লাগিব, কাৰণ তেওঁলোকে নতুন জন্ম লাভ কৰা নাই, কাৰণ তেওঁলোকে দ্বিতীয়বাৰ জন্মগ্ৰহণ কৰা নাই। গতিকে সেই বিশ্বাসভ্ৰষ্ট লোকসকল দুবাৰ মৰা, পাপ অপৰাধতো মৰা আৰু আকৌ এবাৰ শাৰীৰিকভাৱে যে মৰিব লাগিব সেইবাবেও মৰা। বিশ্বাসভ্ৰষ্টজনৰ এনেকুৱা এখন দুখ লগা ছবি ইয়াত আমাৰ আগত দাঙি ধৰা হৈছে। যিহুদাই তেওঁলোকৰ বৰ্ণনা দি আছে, কিন্তু তেওঁলোকৰ বৰ্ণনা দি যিহুদাই এতিয়াও শেষ কৰা নাই। সেই বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে ক'বলগীয়া কথা আৰু আছে। ইয়াৰ পাছৰ পদটো, অৰ্থাৎ 13 নম্বৰ পদটোতো আমি বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে আৰু কিছু কথা পঢ়িবলৈ পাওঁ। আহকচোন পদটো পাঠ কৰি দিওঁ। যিহুদাৰ পত্ৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাক নিজৰ লাজৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ, তেওঁবিলাক ভ্ৰমণকাৰী তৰাস্বৰূপ, সেইবোৰৰ কাৰণে অনন্তকলীয়া ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰ পদটোত যিহুদাই কৈছিল যে সেই বিশ্বাসভ্ৰষ্ট লোকবিলাক হৈছে বতাহে উৰুৱাই লৈ ফুৰা, বৰষুণ দিব নোৱাৰা মেঘৰ নিচিনা। এনেকুৱা মানুহবোৰে প্ৰতি দেওবাৰে সাধাৰণতে দেশ বিদেশৰ বাতৰি কয়। তেওঁলোকে বাতৰি কাকতৰ কিবা এটা খবৰ নাইবা টেলিভিশ্যনত দেখা কিবা এটা ঘটনাক লৈয়েই ডাঙৰ ডাঙৰ কথা কয়, আৰু তেনেকুৱা ঘটনাবোৰৰ ভিত্তিতেই তেওঁলোকে প্ৰভুৰ দিন ওচৰ চাপি অহা বুলি ক'ব খোজে, আৰু সেই বিষয়ে বৰ চমকপ্ৰদ কথাবিলাকো কয়। কিন্তু আমাৰ এই বৰ্তমান সময়ৰ বাবে ঈশ্বৰৰ বাক্যনো কেনেদৰে প্ৰযোজ্য হয়? ঈশ্বৰৰ বাক্যৰ পৰা আজিৰ যুগৰ বাবে, আমাৰ দৈনন্দিন জীৱনৰ বাবে আমি কি শিক্ষা ল'ব লাগে, সেইবোৰ কথা তেওঁলোকে নকয় বা সেই ব্যাখ্যা তেওঁলোকে নিদিয়ে, হয়তো সেই বিষয়ে তেওঁলোকে নাজানেও। এতিয়া ইয়াত যিহুদাই কৈছে যে সেই বিশ্বাসভ্ৰষ্ট লোকবিলাক হৈছে বৃথা গৰ্জন কৰি থকা সমুদ্ৰৰ ঢৌৰ নিচিনা। সমুদ্ৰৰ ঢৌৱে প্ৰচণ্ড ঢৌ হিচাপে পাৰত আহি খুন্দা মাৰে আৰু ফেনত পৰিণত হয়, অৰ্থাৎ তেওঁলোক নিজেই নিজৰ বাবে লাজস্বৰূপ হয়। সেই বিশ্বাসভ্ৰষ্ট লোকসকলো তেনেকুৱা, বৃথা গৰ্জন কৰা সমুদ্ৰৰ ঢৌৰ নিচিনা। সেই লোকসকলে পুলপিতত থিয় হৈ মাত্ৰ চিঞৰ বাখৰ কৰিবহে জানে, ডাঙৰ ডাঙৰ কথা ক'ব মাত্ৰ জানে। এই ভুৱা শিক্ষকসকলৰ বৰ্ণনা দি এবাৰ এজন শিক্ষকে এনেদৰে কৈছিল যে এই ভুৱা শিক্ষকসকলে তেওঁলোকৰ অস্থিৰ আবেগৰ বশৱৰ্তী হৈ কাম কৰে। তেওঁলোকে অতি নিৰ্লজ্জভাৱে তেওঁলোকৰ কথা আৰু কামৰ জৰিয়তে তেওঁলোকৰ ঘিনলগীয়া আৰু পেলাই দিবলগীয়া অন্তৰাত্মা আনৰ আগত উদঙাই দিয়ে। তাৰ বাবে তেওঁলোকে লাজো নকৰে। যিহুদাই কৈছে, তেওঁবিলাক ভ্ৰমণকাৰী তৰাস্বৰূপ। ভ্ৰমণকাৰী তৰা, আকাশত অনাই বনাই ঘূৰি ফুৰা তৰা। এই ঘূৰি ফুৰা তৰাবিলাকে মহাকাশত কেৱল ঘূৰি ফুৰে। তেনেকুৱা তৰাবিলাকে কোনো নিৰ্দিষ্ট কক্ষপথ নামানি যেনি তেনি ঘূৰি ফুৰে। সেই বিশ্বাসভ্ৰষ্ট লোকসকলো তেনেকুৱা। তেওঁলোকৰ কোনো নিৰ্দিষ্ট কক্ষপথ নাই, কোনো নিৰ্দিষ্ট গতি নাই, কোনো এটা বিশেষ দিশত তেওঁলোক আগ নাবাঢ়ে। তেওঁলোক যেনি তেনি ঘূৰি ফুৰে, তেওঁলোক অস্থিৰ, তেওঁলোকৰ মন কেতিয়াও থিৰে নাথাকে। তাৰ পাছত যিহুদাই কৈছে যে সেইবোৰৰ কাৰণে অনন্তকলীয়া ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। ইয়াত নৰকৰ কথা কোৱা হৈছে। নৰকৰ এটা চিন হৈছে জুই, আৰু নৰকৰ আন এটা উপমা হৈছে ঘোৰ অন্ধকাৰ। জুইৰ উপমাটোৰ ওপৰত মানুহে যথেষ্ট গুৰুত্ব আৰোপ কৰি থাকে, আৰু নৰক বোলা ঠাইখন আক্ষৰিক অৰ্থতে আছে আৰু সঁচাকৈ আছে। কিন্তু জুইটো আক্ষৰিক অৰ্থৰ জুই বুলি কোৱাটো বেছি শুদ্ধ নহ'ব, কাৰণ আমি এই কথাটো মনত ৰাখিব লাগিব যে সেই নৰকত আত্মিক সৃষ্টি কিছুমানো থাকিব, অৰ্থাৎ বিদ্ৰোহী স্বৰ্গদূত আৰু ছয়তান। আৰু লগতে সেই মানুহবিলাকো নৰকত থাকিব যিবোৰৰ সকলোতকৈ ডাঙৰ পাপটো আচলতে আত্মিক, অৰ্থাৎ অবিশ্বাস। গতিকে শাৰীৰিক শাস্তিটোৱেই তেওঁলোকৰ বাবে যথেষ্ট নহ'ব। আমি ভাবোঁ যে নৰকত মানুহবোৰে নিশ্চয় আক্ষৰিক অৰ্থৰ জুই হ'লেই ভাল পালেহেঁতেন, কাৰণ নৰকৰ যন্ত্ৰণাটো জুইতকৈও বেছি ভয়াৱহ হ'ব। নৰকৰ আনটো উপমা হৈছে ঘোৰ আন্ধাৰ, আৰু এইটো আচলতে বৰ বেছি ভয়াৱহ কথা। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ বহুতো মানুহে যলৈকে যায় লগতে নিজৰ অন্ধকাৰখিনিও কঢ়িয়াই লৈ যায়। কেৱল বাস্তৱিক অন্ধকাৰেই নহয়, আত্মিক অন্ধকাৰো। আত্মিক বিষয়ৰ গভীৰ অন্তৰ্দৃষ্টি থকা এজন বিখ্যাত কবিয়ে এনেদৰে লিখিছিল, কেন্দ্ৰস্থলত বহি যাতে উজ্জ্বল দিন উপভোগ কৰোঁ, কিন্তু যিজনে নিজৰ আন্ধাৰ আত্মা আৰু লেতেৰা ভাৱচিন্তা লুকুৱাই প্ৰচণ্ড সূৰ্যৰ তলতো ৰাতিৰ আন্ধাৰত চলাৰ দৰে চলে, তেওঁ নিজেই নিজৰ বন্দীশাল স্বৰূপ। এই কথাখিনিৰ মাজত থকা ভাৱটোৱে আমাৰ অন্তৰ স্পৰ্শ কৰা উচিত নহয়নে বাৰু? আমি ভাবোঁ নৰকৰ ভয়াৱহতাৰ অনুভৱ অধিকভাৱে বৃদ্ধি পাব তালৈ যোৱা মানুহবিলাকৰ স্বভাৱ বা প্ৰকৃতিৰ কাৰণে। প্ৰিয় শ্ৰোতা, কিছুমান ঠাই আছে দেখাত আন ঠাইৰ নিচিনা একেই, কিন্তু তাত বাস কৰা মানুহবিলাকৰ কাৰণেই সেই ঠাইখন অতি জঘন্য হৈ পৰিব পাৰে। আমি তেনেকুৱা উদাহৰণ বহুতো দিব পাৰোঁ। অৰ্থাৎ কোনো এখন ঠাই ভাল নে বেয়া, শান্তিৰ ঠাই নে অশান্তিৰ ঠাই, সেই কথাটো নিৰ্ভৰ কৰে সেই ঠাইত কেনেকুৱা ধৰণৰ মানুহ বাস কৰে সেই কথাটোৰ ওপৰত। আপুনি বাৰু কেতিয়াবা আন্ধাৰ ৰাতি কোনো মহানগৰৰ কুখ্যাত গলিয়েদি গৈছেনে? তেতিয়াহ'লে আপুনি বুজি পাব, নাইবা অনুভৱ কৰিব প্ৰকৃত অন্ধকাৰ কি বস্তু। সেই ঠাইলৈ আপুনি আৰু কেতিয়াও যাবলৈ নিশ্চয় ইচ্ছা প্ৰকাশ নকৰিব। এৰা, কোনো এখন ঠাইৰ গুণাগুণ ঘাইকৈ নিৰ্ভৰ কৰে সেই ঠাইত বাস কৰা মানুহৰ গুণাগুণৰ ওপৰত। নৰকখন সেইবাবেই নৰক কাৰণ তাত থাকিব ছয়তান, আৰু স্বৰ্গ সেইবাবেই স্বৰ্গ কাৰণ তাত থাকে প্ৰভু যীশুখ্ৰীষ্ট। সেইবাবেই স্বৰ্গত থকা মানুহবিলাকে থাকিব অতি আনন্দত, অতি সন্তুষ্ট মনেৰে, কাৰণ তেওঁলোকে প্ৰভু যীশুৰ লগত চিৰদিনৰ বাবে সহভাগিতা উপভোগ কৰি তাত থাকিব পাৰিব। আপুনি বাৰু কোনখন ঠাইত থাকিব? চিন্তা কৰকচোন। প্ৰভু যীশুৰ সৈতে একেলগে তেওঁৰ সান্নিধ্যত স্বৰ্গত কটাবলৈ পোৱাটো আমাৰ বাবে আকাংক্ষিত বিষয় নহয়নে বাৰু? আজিলৈ ইমানতেই সামৰিছো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেশ্বৰ, যুগে যুগে তেওঁ একেশ্বৰ। আহিব পাৰে ধুমুহা জীৱনৰ শত প্ৰলোভন চৈতানৰ, হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ, তথাপিতো কৰি যাম মৰণ, তথাপি কৰি যাম মৰণ কৰি জীৱাৰে আৰাধন। তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেশ্বৰ, যুগে যুগে তেওঁ একেশ্বৰ। আজি এই কৰিলো পাওঁ।
ৰাখিম আমি প্ৰতীক্ষা, মই আৰু মোৰ পৰিয়ালে।